এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। এ পি এছ চি কেলেংকাৰীৰ অভিযুক্ত বিষয়াক পুনৰ মকৰলৰ উচ্চ ন্যায়ালয়ৰ ৰায়ক মুখ্যমন্ত্ৰীৰ উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বানৰ ঘোষণা। অম্বুবাচী উপলক্ষে আজিৰে পৰা কামাখ্যা মন্দিৰকে ধৰি ৰাজ্যৰ মঠ মন্দিৰৰ দুৱাৰ বন্ধ। বিয়লি 2:56 অম্বুবাচীৰ প্ৰবৃত্তি। শিৱসাগৰৰ অ' এন জি চিৰ গেছ নিৰ্গমন স্থলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষজ্ঞ দলৰ প্ৰাৰম্ভিক মূল্যায়ন। ৰাজ্যত সম্পূৰ্ণ নতুন পদ্ধতিৰে গাঁও পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া আৰম্ভ। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম ইনিংছত ইংলেণ্ডৰ যোগ্য প্ৰত্যুত্তৰ। নমস্কাৰ, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে 49 ৰাজপত্ৰিত বিষয়াৰ পুনৰ মকৰলৰ কাৰণে দিয়া ৰায়ক দুৰ্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সেই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব বুলি কালি জানিবলৈ দিয়ে। ৰাজ্যত সম্প্ৰতি স্বচ্ছতা আৰু মেধাৰ ভিত্তিত 100% নিযুক্তি প্ৰক্ৰিয়া চলি আছে বুলি মন্তব্য কৰি তেওঁ কয় যে এনে সময়ত পৰহি উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে দিয়া ৰায়দানে যুৱক যুৱতীসকলক হতাশ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কালি সাংবাদিকৰ আগত প্ৰকাশ কৰে। উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা অনিয়মৰ গোচৰত বৰ্খাস্ত 49 চৰকাৰী বিষয়াৰ চাকৰি বাহাল ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল। ন্যায়ালয়ে পৰহি বহুসংখ্যক আবেদনৰ শুনানি লৈ পূৰ্বৰ এজনীয়া বিচাৰপীঠৰ ৰায় আংশিকভাৱে খাৰিজ কৰি বৰ্খাস্ত হোৱা বিষয়াসকলক পুনৰ চাকৰিত মকৰল কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। আজি বিয়লি 2:56 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হ'ব। পুনৰ 26 নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। ইতিমধ্যে দেশী বিদেশী ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। আইন শৃংখলা তথা তীৰ্থযাত্ৰী ভক্তৰ সুৰক্ষাৰ বাবে মন্দিৰ চৌহদত 120 স্থায়ী সুৰক্ষাকৰ্মী, 400 স্কাউট গাইড, 150 স্বেচ্ছাসেৱক আৰু 250 অস্থায়ী সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে। দেৱালয়ৰ চৌপাশে 5 CCTV কেমেৰা স্থাপন কৰা হৈছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি সন্ধিয়া 6 পৰা ভক্তসকলে নীলাচল পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব। পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথেৰে ভক্তৰ প্ৰৱেশতো বাধা আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অম্বুবাচী মহাযোগ সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে। অম্বুবাচী মহাযোগ সন্দৰ্ভত এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰত আজিৰে পৰা আৰম্ভ হ'ব অম্বুবাচী মহাযোগ। আজি দুপৰীয়া 2:56 প্ৰবৃত্তিৰ লগে লগে 3 বাবে বন্ধ হৈ পৰিব মা কামাখ্যাৰ দুৱাৰ। ইতিমধ্যে দেশী বিদেশী ভক্তৰ সমাগমেৰে উখল মাখল হৈ পৰিছে মা কামাখ্যা মন্দিৰ। মন্দিৰৰ সকলো দিশে এতিয়া সাধু সন্ন্যাসীৰ ভিৰ পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে অম্বুবাচী মহাযোগ 2025 শুভাৰম্ভণি অনুষ্ঠান আজি সন্ধিয়া 6:30 পাণ্ডু পৰ্টত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অম্বুবাচী মহাযোগৰ শুভাৰম্ভণি কৰিব। অনুষ্ঠানত পৰ্যটন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসকে ধৰি অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকিব। ইপিনে অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। মহাযোগত কোনো ধৰণৰ যাতে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয় আৰু আধ্যাত্মিক পৰিৱেশ যাতে বৰ্তি থাকে তাৰ প্ৰতি সদা সষ্টম হৈ আছে আৰক্ষী প্ৰশাসনৰ লগতে মা কামাখ্যা মন্দিৰ কৰ্তৃপক্ষ।
অ' এন জি চিয়ে শিৱসাগৰৰ ভটিয়াপাৰত ৰিগৰ পৰা গেছ নিৰ্গমন নিয়ন্ত্ৰণ কৰাত অগ্ৰগতি লাভ কৰা বুলি প্ৰকাশ কৰিছে। অ' এন জি চিয়ে গেছ নিৰ্গমনৰ হাৰ যথেষ্ট হ্ৰাস পোৱা বুলি জানিবলৈ দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষজ্ঞৰ এটা দলে কালি নিৰ্গমনস্থলীৰ পৰিস্থিতিৰ প্ৰাৰম্ভিক মূল্যায়ন কৰে আৰু বৰ্তমানলৈ অ' এন জি চিৰ দলে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা চলায়। দলটোৱে আজিৰে পৰা গেছ নিৰ্গমন নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব। ইতিমধ্যে খাদৰ পৰা নলী আঁতৰোৱাৰ কাম আৰম্ভ হৈছে আৰু সম্প্ৰতি ৰিগৰ তলিৰ পৰা নলী আঁতৰোৱাৰ বাবে ক্ৰেন প্ৰেৰণ কৰা হৈছে। ৰাজ্যত অপৰাধৰ হাৰ ক্ৰমাৎ হ্ৰাস পোৱাৰ লগতে গোচৰৰ অভিযোগনামা দাখিলৰ হাৰ বৃদ্ধি পাইছে। শেহতীয়াকৈ অসম আৰক্ষীৰ তৎপৰতাৰ বাবে দোষী সাব্যস্তকৰণ প্ৰক্ৰিয়াও বৃদ্ধি পাইছে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ অধ্যক্ষতাত ৰাজ্যিক আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কালি অনুষ্ঠিত অসম আৰক্ষীৰ মাহিলী অপৰাধ পৰ্যালোচনা বৈঠকত এই তথ্য প্ৰকাশ কৰা হয়। প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক আৰু শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত থকা এই বৈঠকত ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হোৱা বুলি বিষয়াসকলে উল্লেখ কৰে। বৈঠকত প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ মে' পৰ্যন্ত ৰাজ্যত প্ৰতি লাখ লোকৰ বিপৰীতে গোচৰৰ সংখ্যা 127.6% হ্ৰাস পাইছে। ইপিনে এই সময়ছোৱাত অপৰাধীৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ হাৰ 77.54% বৃদ্ধি পাইছে। ৰাজ্যত সম্পূৰ্ণ নতুন পদ্ধতিৰে গাঁও পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া কালি আৰম্ভ হৈছে। জিলা আয়ুক্তই নিয়োগ কৰা বিষয়াই পঞ্চায়তৰ জনপ্ৰতিনিধিসকলক গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। ইয়াৰ পাছতে সংশোধিত পঞ্চায়ত আইন অনুসৰি এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত সদস্যই গোপন ভোটৰ জৰিয়তে নিজ নিজ গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতি নিৰ্বাচন কৰে। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।
পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ বহু পাছত বিভিন্ন জিলাত পঞ্চায়ত গঠন প্ৰক্ৰিয়াত বিজেপিৰ মন্ত্ৰী বিধায়কসকল ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। পঞ্চায়তৰ নিৰ্বাচিত সদস্যসকলৰ দ্বাৰা পঞ্চায়তৰ সভাপতি বাছনিৰে পঞ্চায়ত গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও বহু পঞ্চায়তত অনাকাংক্ষিত পৰিস্থিতিৰো সৃষ্টি হৈছে। বিভাগীয় নিৰ্দেশনা অনুসৰি অহা 10 জুলাই পৰ্যন্ত পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া অব্যাহত থাকিব। এই সময়ছোৱাত ৰাজ্যত 2,292খন গাঁও পঞ্চায়ত গঠন কৰা হ'ব। ইয়াৰ পাছত পৰ্যায়ক্ৰমে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদসমূহ গঠন কৰা হ'ব। পঞ্চায়ত গঠনৰ প্ৰথম দিনাই কালি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বজালীৰ বামুণকুছি গাঁও পঞ্চায়তত পৰ্যালোচনা বৈঠকত মিলিত হয়। গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তসমূহৰ বিত্তীয় ক্ষমতা বৃদ্ধি কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে 5 লাখ টকালৈকে থকা সকলো হাট ঘাট আৰু বজাৰ পঞ্চায়তৰ হাতত নিবিদা আহ্বান কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। 5-10 লাখ টকালৈ আঞ্চলিক পঞ্চায়তে নিবিদা আহ্বান কৰিব পাৰিব আৰু ইয়াৰ অধিক হলে জিলা পৰিষদে নিবিদা দিব পাৰিব। পঞ্চায়তসমূহ গঠনৰ লগে লগে উন্নয়নমূলক কাম কাজৰ বাবে কেন্দ্ৰীয় চৰকাৰে 5ম বিত্ত আয়োগৰ ধন মুকলি কৰিব বুলি আশা কৰা হৈছে।
ৰাজ্য চৰকাৰে চাহ বাগিচা অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰাৰ ফলশ্ৰুতিত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা উল্লেখ কৰি কয় যে চাহ বাগিচাসমূহৰ লাখ লাখ মহিলাৰ বাবে আৰ্থিক সাহায্য, চিকিৎসালয়, চিকিৎসক, এম্বুলেন্সৰ সেৱা আগবঢ়োৱাৰ জৰিয়তে স্বাস্থ্য সম্পৰ্কীয় সুৰক্ষা আৰু সজাগতা বৃদ্ধি হৈছে। উল্লেখযোগ্য যে বিগত বৰ্ষত চাহ বাগিচাৰ চিকিৎসালয়সমূহৰ বাবে 649খন ৰোগী পৰিবহণ বাহন প্ৰদান কৰা হয়। তদুপৰি 354টা আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰাৰ লগতে শেহতীয়াকৈ চাহ বাগিচাৰ চিকিৎসালয়ত 54গৰাকী চিকিৎসকক নিযুক্তি দিয়া হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বিটিআৰ ভ্ৰমণৰ সময়ত বাক্সা আৰু চিৰাং জিলাত 2খনকৈ জিলা কাৰাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বিটিআৰত ফৌজদাৰী ন্যায় ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে। নৱনিৰ্মিত জিলা কাৰাগাৰ মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বাক্সা জিলাৰ উন্নয়নৰ বাবে অসমমালা দ্বিতীয় পৰ্যায়ৰ আঁচনিৰ অধীনত বৰমাৰ পৰা তামোলপুৰ আৰু নিকাচিলৈ পথ নিৰ্মাণ কৰি থকা হৈছে। ডঃ শৰ্মাই চিৰাং জিলাৰ চিকিৎসাজনিত সহায়ৰ প্ৰয়োজন হোৱা কণমানি এগৰাকীক সাক্ষাৎ কৰি উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ বিশেষ নিৰ্দেশনা প্ৰদান কৰে। ইয়াৰ লগতে তেওঁ মানস অভয়াৰণ্যৰ পৰ্যটন উন্নত কৰিবলৈ ৰাজ্য চৰকাৰে হাতত লোৱা পদক্ষেপৰ বিষয়েও অৱগত কৰে। অভয়াৰণ্যখনৰ তৃতীয় চতুৰ্থ বৰ্গৰ খালী হৈ থকা পদসমূহৰ বিষয়েও ৰাজ্য চৰকাৰে চিন্তা কৰিছে বুলি উল্লেখ কৰি তেওঁ এইদৰে কয়।
মানসত কৰিবলগীয়া কাম বহুত আছে। মানস অভয়াৰণ্যত জন্তুৰ বাবে অনুপযোগী বহুত ঘাঁহ আৰু বন গঢ়ি উঠিছে। মানসত আৰু আমাক কেইবাটাও চেকপোষ্টৰ প্ৰয়োজন আছে। ইয়াত বন বিভাগক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আছে। তৃতীয় আৰু চতুৰ্থ বৰ্গত খালী হৈ থকা পথসমূহ পূৰণৰ প্ৰয়োজনীয়তা আছে। অনাগত দিনত মানস অভয়াৰণ্যখনক আমি পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি গঢ়ি তুলিবলৈ বিভিন্ন ব্যৱস্থা হাতত ল'ম আৰু আশা কৰোঁ যে মানসত কেইদিনমান আগতে ঘটি যোৱা যি হাতীৰ দাঁতৰ চোৰাং ব্যৱসায়ৰ এটা চক্ৰ গঢ়ি উঠিছিল সেইবিলাকো আমি লাহে লাহে নোহোৱা কৰিব পাৰিম আৰু মানসক আমি এখন ভাৰতৰ ভিতৰতে পৰ্যটনৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব পাৰিম।
দৰং জিলাৰ জলজলি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত ৰঙামাটি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সৰু ঠেকেৰাবাৰী গাঁৱত খাদ্যত বিষক্ৰিয়া হৈ কালি 35জন ব্যক্তি শাৰীৰিকভাৱে অসুস্থ হৈ পৰে। অসুস্থ ব্যক্তিসকলৰ ভিতৰত শিশুসহ 11জনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। স্বাস্থ্য বিভাগৰ প্ৰতিবেদন অনুযায়ী গাঁওখনত আয়োজিত এটা অনুষ্ঠানত পৰিৱেশন কৰা খাদ্য গ্ৰহণ কৰাৰ পাছতে এই ঘটনাটো সংঘটিত হয়। স্বাস্থ্য বিভাগে সম্প্ৰতি বিষয়টোৰ ওপৰত তদন্ত অব্যাহত ৰাখি আক্ৰান্তসকলে গ্ৰহণ কৰা খাদ্যবস্তুৰ নমুনা সংগ্ৰহ কৰি যাৱতীয় পৰীক্ষাৰ প্ৰস্তুতি চলাইছে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কোৰীৰ সভাপতিত্বত জিলা ভূমি উপদেষ্টা সমিতি আৰু সমজিলা ভূমি উপদেষ্টা সমিতিৰ এখন বৈঠক কালি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ অধীনত বিভিন্ন ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয়, বিদ্যালয়, মহাবিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ তথা মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত চৰকাৰী ভূমি আবণ্টনৰ বাবে লাভ কৰা 436 প্ৰতিবেদন পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি যোগ্য বিবেচিত প্ৰতিবেদনসমূহত অনুমোদন জনোৱা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অম্বুবাচী মহাযোগৰ প্ৰস্তুতি সন্দৰ্ভত আজি সন্ধিয়া 7:45 এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটীৰ সংবাদদাতা হেমন্ত কুমাৰ বৰাৰ সাক্ষাৎকাৰৰ ভিত্তিত অনুষ্ঠানটো যুগুতোৱা হৈছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ লিডছৰ হেডিংলিত অনুষ্ঠিত এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী 5খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল ইংলেণ্ডে কালি প্ৰথম ইনিংছত 3 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 209 পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। কালি দ্বিতীয় দিনৰ খেলৰ সমাপ্তিত ইংলেণ্ডৰ অলি পোপে 1 কৰি অপৰাজিত হৈ থকাৰ লগতে হেৰী ব্ৰুকে 1 ৰাণ নকৰাকৈ খেলি আছে। ভাৰতৰ হৈ জছপ্ৰীত বুমৰাই 3 উইকেট দখল কৰে। ইয়াৰ আগেয়ে ভাৰতে 359 পৰা কালি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰি 471 আটাইকেইটা উইকেট হেৰুৱায়। প্ৰথমে বেট ধৰিবলৈ আমন্ত্ৰণ লাভ কৰা ভাৰতে অপেনাৰ য়শস্বী জয়ছৱাল, অধিনায়ক শুভমান গিল আৰু উপ অধিনায়ক ঋষভ পণ্টৰ আকৰ্ষণীয় শতকৰ সহায়ত খেলখনত আধিপত্য বিস্তাৰ কৰিবলৈ সমৰ্থ হয়, যদিও ঘৰুৱা দল ইংলেণ্ডে কম সময়তে উইকেট দখল কৰি আলহী দলটোক অনুসৰণ কৰিব পৰা স্কৰত সীমিত ৰাখে। ঋষভ পণ্টে শতকেৰে এম এছ ধোনীক চেৰ পেলাই টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতীয় উইকেট কীপাৰৰূপে পৰিগণিত হয়। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ নিৰুপমা গোস্বামী বৰঠাকুৰৰ সৈতে।
এ পি এছ চিৰ বৰ্খাস্ত চাকৰিয়ালসকলৰ চাকৰি লাভৰ সম্ভাৱনা ক্ষীণ। ভটিয়াপাৰৰ গেছ নিৰ্গমনৰ সমস্যা সমাধানৰ বাবে মাৰ্কিন বিশেষজ্ঞৰ প্ৰচেষ্টা অব্যাহত। আজিৰে পৰা শক্তিপীঠ কামাখ্যাধামত অম্বুবাচী মেলা আৰম্ভ আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাত গুৰুত্ব পাইছে। অসম লোকসেৱা আয়োগত বক্ৰপথেৰে চাকৰি লোৱা অৰ্ধশতাধিক বৰ্খাস্ত বিষয়াৰ চাকৰি পুনৰ বাহাল ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন, অসমীয়া খবৰ, নিয়মীয়া বাৰ্তা আদিৰ লগতে প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 11 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিশাখাপট্টনমত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমানৰ অস্থিৰ বিশ্বত যোগাভ্যাসে শান্তিৰ বাৰ্তা কঢ়িয়াই আনিব বুলি মন্তব্য কৰাৰ বাতৰি আমাৰ অসম কাকতে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। ভটিয়াপাৰৰ অ' এন জি চিৰ 147 ৰিগত অব্যাহত থকা গেছ নিৰ্গমনৰ পৰিস্থিতি অধ্যয়নৰ বাবে মাৰ্কিন বিশেষজ্ঞৰ এটা দল অঞ্চলটোত উপস্থিত হোৱাৰ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শক্তিপীঠ কামাখ্যাধামত আজিৰে পৰা আৰম্ভ হ'বলগীয়া অম্বুবাচী মহাযোগৰ বাবে হাজাৰ হাজাৰ ভক্ত সাধু সন্যাসীয়ে নীলাচল পাহাৰত ভিৰ কৰাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। ইজৰাইলৰ সৈতে চলি থকা যুদ্ধত আমেৰিকাই সক্ৰিয়ভাৱে জড়িত হ'লে সকলোৰে বাবে পৰিস্থিতি ভয়াৱহ হ'ব বুলি ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘছিয়ে সকীয়াই দিয়াৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 27 চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। এ পি এছ চি কেলেংকাৰীৰ অভিযুক্ত বিষয়াক পুনৰ মকৰলৰ উচ্চ ন্যায়ালয়ৰ ৰায়ক মুখ্যমন্ত্ৰীৰ উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বানৰ ঘোষণা। অম্বুবাচী উপলক্ষে আজিৰে পৰা কামাখ্যা মন্দিৰকে ধৰি ৰাজ্যৰ মঠ মন্দিৰৰ দুৱাৰ বন্ধ। বিয়লি 2:56 অম্বুবাচীৰ প্ৰবৃত্তি। শিৱসাগৰৰ অ' এন জি চিৰ গেছ নিৰ্গমন স্থলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষজ্ঞ দলৰ প্ৰাৰম্ভিক মূল্যায়ন। ৰাজ্যত সম্পূৰ্ণ নতুন পদ্ধতিৰে গাঁও পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া আৰম্ভ। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম ইনিংছত ইংলেণ্ডৰ যোগ্য প্ৰত্যুত্তৰ। আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।